পাচনি কর্ম অধ্যায় ন। সেইকাললৈকে চৌলে প্ৰভুৰ শিষ্যবিলাকৰ অহিতে ভয় দেখুৱাৰ আৰু বধ কৰাৰ কথাৰে ফুপাই মহাপুৰোহিতৰ আগলৈ গৈ সেই পথৰ যদি কোনো মুনি বা তিৰোতাক পায় তেন্তে তেওঁলোকক বান্ধি জিৰচালেমলৈ আনিবলৈ দম্মেশক নগৰত থকা নামঘৰৰ সমাজসকললৈ লিখা পত্ৰ খুজিলে। পাছে তেওঁ যাত্ৰা কৰি কৰি দম্মেশকৰ ওচৰ পাওঁতে অকস্মাতে আকাশৰ পৰা পোহৰ ওলাই তেওঁৰ চাৰিওফালে প্ৰকাশিত হোৱাত তেওঁ মাটিত পৰিল।
হে চৌল, হে চৌল, মোক কিয় তাৰণা কৰিছা?
তেওঁলৈ কোৱা এই বাণী শুনি তেওঁ সুধিলে,
হে প্ৰভু, আপুনি কোন?
তেওঁ কলে,
যিজনক তুমি তাৰণা কৰিছা মই সেই যীচু। কিন্তু উঠা, নগৰত সোমোৱা, তাতে তুমি কি কৰিব লাগে তাকে তোমাক কোৱা হ'ব।
তেওঁৰ লগত যোৱা মানুহবিলাকে কাকো নেদেখি শব্দ মাথোন শুনি অবাক হৈ থাকিল। পাছে চৌলে মাটিৰ পৰা উঠি চকু মেলি একো নেদেখিলে। তাতে তেওঁলোকে তেওঁক হাতত ধৰি দম্মেশকলৈ লৈ গ'ল। পাছে তেওঁ তিনিদিনলৈকে দৃষ্টিহীন হৈ থাকিল আৰু ভোজন পানো নকৰিলে। সেই সময়ত দম্মেশকত অননীয় নামেৰে কোনো এজন শিষ্য আছিল। প্ৰভুৱে তেওঁক দৰ্শন দি ক'লে,
হে অননীয়।
তেওঁ ক'লে,
হে প্ৰভু, চাওক মই আছো।
তেতিয়া প্ৰভুৱে তেওঁক ক'লে,
তুমি উঠি পোন নামেৰে বাটলৈ গৈ যিহুদাৰ ঘৰত তাৰ্ছ নগৰত চৌল নামেৰে এজনৰ বিচাৰ লোৱাগৈ, কিয়নো চোৱা, তেওঁ প্ৰাৰ্থনা কৰি আছে আৰু তেওঁৰ দৃষ্টি পাবলৈ অনিনীয় নামেৰে এজন মানুহক ভিতৰলৈ আহি তেওঁৰ গাত হাত দিয়া দেখিলে।
কিন্তু অননীয়ে উত্তৰ দিলে,
হে প্ৰভু, সেই মানুহে জিৰচালেমত তোমাৰ পবিত্ৰ লোকৰ কিমান অপকাৰ কৰিলে তাক মই অনেকৰ মুখৰ পৰা শুনিলো, আৰু ইয়াতো তোমাৰ নামেৰে প্ৰাৰ্থনা কৰা সকলোকে বান্ধিবলৈ তেওঁ প্ৰধান পুৰোহিতসকলৰ পৰা ক্ষমতা পালে।
কিন্তু প্ৰভুৱে তেওঁক ক'লে,
তুমি যোৱা, কিয়নো পৰজাতি আৰু ৰজাসকলৰ আৰু ইছৰাইলৰ সন্তানবিলাকৰ আগলৈ মোৰ নাম নিবলৈ সেইজন মোৰ মনোনীত পাত্ৰ, কিয়নো তেওঁ মোৰ নামৰ নিমিত্তে কিমান দুখ ভোগ কৰিব লাগিব ইয়াকে মই তেওঁক দেখুৱাই দিম।
তাতে অননীয়ই গৈ ঘৰত সোমাই তেওঁৰ গাত হাত দি ক'লে,
হে ভাই চৌল, তুমি যেন দৃষ্টি পোৱা আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱা, এইকাৰণে তুমি অহা বাটত যি প্ৰভু অৰ্থাৎ যীশুৱে তোমাক দেখা দিলে তেওঁৱেই মোক পঠালে।
তেতিয়াই তেওঁৰ চকুৰ পৰা বাকলিৰ নিচিনা কিবা কেতবোৰ ওলাই পৰিলত তেওঁ পুনৰাই দৃষ্টি পালে আৰু তেওঁ উঠি বাপ্তাইজিত হ'ল। পাছে খাই বৈ বলৱান হ'ল। পাছে তেওঁ দম্মেশকত থকা শিষ্যবিলাকৰ সৈতে দিনচেৰেক থাকি,
যীশু যে ঈশ্বৰৰ পুত্ৰ হয়
এই কথা নামঘৰবোৰত তেতিয়াই ঘোষণা কৰিবলৈ ধৰিলে। তাতে সকলো শুনাবিলাকে বিস্ময় মানি ক'লে,
যিজনে জিৰচালেমত এই নামেৰে প্ৰাৰ্থনা কৰাবিলাকক লণ্ডভণ্ড কৰিছিল আৰু তেওঁবিলাকক বান্ধি প্ৰধান পুৰোহিতৰ আগলৈ নিবৰ আশয়েৰে এই ঠাইলৈকো আহিছিল, সেইজনেও এই নহয়নে?
কিন্তু চৌলে আৰু শক্তিমান হৈ যীশু যে খ্ৰীষ্ট হয় ইয়াৰ প্ৰমাণ দি দম্মেশকত থকা যিহুদীবিলাকক নিৰুত্তৰ কৰিলে। পাছে ভালেমান দিন হলত যিহুদীবিলাকে তেওঁক বধ কৰিবলৈ চক্ৰান্ত কৰিলে। কিন্তু চৌলে তেওঁবিলাকৰ সেই চক্ৰান্ত বুজি পালে আৰু তেওঁবিলাকে তেওঁক বধ কৰিবলৈ দিনে ৰাতিয়ে দুৱাৰবোৰত খাপ দি থাকিল। কিন্তু তেওঁৰ শিষ্যবিলাকে ৰাতিয়ে তেওঁক লৈ পাচিত ভৰাই গড়েদি নমাই দিলে। পাছে তেওঁ জিৰচালেমলৈ গৈ শিষ্যবিলাকৰ লগ ল'বলৈ চেষ্টা কৰিলত সকলোৱে তেওঁলৈ ভয় কৰিলে আৰু তেওঁ যে শিষ্য হয় তাকো বিশ্বাস নকৰিলে। কিন্তু বাৰ্ণাবাই তেওঁক পাচনিবিলাকৰ আগলৈ লৈ গৈ তেওঁ কেনেকৈ বাটত প্ৰভুক দেখা পাইছিল আৰু প্ৰভুৱে তেওঁৰ আগত কথা কৈছিল আৰু তেওঁ কেনেকৈ দম্মেশকত যীশুৰ নামত হাঁহেৰে প্ৰচাৰ কৰিছিল, সেই আটাইবিলাক কথা তেওঁলোকৰ আগত বৰ্ণনা কৰিলে। আৰু চৌলে তেওঁলোকৰ লগত অহা যোৱা কৰি জিৰচালেমতে প্ৰভুৰ নামত হাঁহেৰে প্ৰচাৰ কৰিলে। তাতে তেওঁ গ্ৰীক ভাষাবাদীবিলাকৰ সৈতে কথোপকথন আৰু বাদ বিবাদ কৰিলে। কিন্তু তেওঁবিলাকে তেওঁক বধ কৰিবলৈ উপায় বিচাৰিলে। ভাইবিলাকে তাকে জানি তেওঁক কৈশৰীয়ালৈ নি তাৰ্ছ নগৰলৈ পঠাই দিলে। তেতিয়া গোটেই যিহুদিয়া, গালিল আৰু চমৰীয়া দেশৰ মণ্ডলীয়ে শান্তি পাই ধৰ্মত বৃদ্ধি হৈ প্ৰভুৰ ভয়ত দিন ন্যায় পবিত্ৰ আত্মাৰ উদগনিৰ দ্বাৰাই লেখত বাঢ়ি গ'ল। তাৰ পাছত পিতৰে সকলোবিলাকৰ মাজত ফুৰোতে ফুৰোতে লুদ্দা নিবাসী পবিত্ৰ লোকসকলৰো ওচৰ পালেগৈ। সেই ঠাইতে আঠ বছৰ শয্যাত পৰি থকা ঐনীয় নামেৰে এজন যথৰ ৰোগীক দেখা পাই পিতৰে তেওঁক ক'লে,
হে ঐনীয়, যীশুখ্ৰীষ্টে তোমাক সুস্থ কৰিলে, তুমি উঠি তোমাৰ শয্যা আঁতৰোৱা।
তাতে তেওঁ তেতিয়াই উঠিল। পাছে লুদ্দা আৰু চাৰুণ নিবাসী সকলোৱে তেওঁক দেখি প্ৰভুলৈ পালতিল, আৰু যাক ভাষাত দৰকা অৰ্থাৎ হৰিণী বুলি মাতে, দান আদি সৎকৰ্মৰে পূৰ হোৱা এনে তাবিধা নামেৰে শিষ্য এজনী জাফুত আছিল। সেই সময়ত তেওঁ নৰিয়া পৰি মৰাত লোকে তেওঁক ধুৱাই ওপৰৰ কোঠালিত শুৱাই থলে। তাতে লুদ্দানগৰ জাফুৰ ওচৰ দেখি আৰু পিতৰো তাতে আছে বুলি শুনি শিষ্যবিলাকে তেওঁৰ তালৈ দুজন মানুহ পঠাই মিনতি কৰালে,
পলম নকৰি আমাৰ ইয়ালৈ আহক।
তেতিয়া পিতৰ উঠি তেওঁলোকৰ লগত গৈ তাত উপস্থিত হলত লোকে তেওঁক সেই ওচৰৰ কোঠালিলৈ নিলে, আৰু আটাইবিলাক বিষয়াই তেওঁৰ ওচৰত থিয় হৈ কান্দি কান্দি দৰকাই তেওঁবিলাকৰ লগত থাকোঁতেই কৰাচোলা আদি কাপোৰ দেখুৱাবলৈ ধৰিলে। কিন্তু পিতৰে তেওঁবিলাক আটাইকে বাহিৰ কৰি আঁঠুলৈ প্ৰাৰ্থনা কৰিলে। পাছে দেহৰ ফাললৈ ঘূৰি চাই ক'লে,
হে তাবিথা উঠা।
তেতিয়া তেওঁ চকু মেলিলে আৰু পিতৰক দেখি উঠি বহিল। তাতে তেওঁৰ হাতত ধৰি তুলিলে। পাছে পবিত্ৰ লোক আৰু বিধৱাবিলাকক মাতি তেওঁবিলাকৰ আগত তেওঁক জীৱিত দেখুৱালে। এই কথা জাফুৰ গোটেইখনত জনাজাত হলত অনেক মানুহে প্ৰভুত বিশ্বাস কৰিলে। তাৰ পাছত পিতৰ জাফুত চিমুন নামেৰে এজন সমাৰৰ লগত ভালেদিন থাকিল।